Good evening. Itu Akashwani Kohima. Samlaga khobor puri ase imkong nongla. Pohla headlines. Nagaland Chief Minister Nipiru Bra, One Crop, One Village Initiative takut kuri dibili chanai se. Nagaland Liquor Total Prohibition Act 1989 to hatai dibili propose kura constitutional meeting to dimapodi rakise. Justice Surya Kant Bra, 53rd Chief Justice of India hisabi shabat loise aro Aboi Town Public Bra, proposed National Highway 702 laga, survey logo juriadi dharna kuri se. Itia, pura khobor. Chief Minister Nagaland Nipiru Bra ji koise ki One Crop, One Village initiative to takut kuri dibo lage. Tai bra state cluster farming juri thakya, dimon kushi chanai gina koise ki kitia bosti khan ba milai gina selected crops rupibo titia commercial viability bahal hui jabole ase. Shri Rio Bra Kohima District Planning or Development Board meeting come Advent Christmas Pizzo Resorti Rakia Some Kutakurise. Taiba Janta Khan Lokodi Zamin Bra Dear Resources Lokodi Kam Kuribuli or Nagaland Laka Matidu Fertile Aro Organic Production Karni Bahalasi Koise. Shri Rio Bra Kisan Khan Majuti Takut Bra Juri Rakibuli Janagina Offices or Departments Lokodi Kisan Khan Taikan Laka Icha Aro Zamin Laka Buchibuli on Red Kurisi Naka Hole Sorkar Bra Bhalbra Implement Kuribuli Paribo Occasionally Chief Minister Bra 24th Dr. T. Ao Inter District Football Trophy Laka Coffee Table Book Do Lako Kuridise Publication Bra Tournament Laka Mofisal Capture Kuri Kilaria Coaches Aro Officials Jan Bra Itihas Banaidisi Taikan Laka Kamdi Mandis Naga Council Dimapur aro Civil Society Organizations Dimapur di thakya bra ajikta joint consultation to sub tribal hohos laka presidents lokoti rakhi kena Nagaland Liquor Total Prohibition Act NLTB 1989 to district ba hatai tibli propose kuria di charcha kurise meeting basudi khobromanu khan lokoti kotha kuri convener consultative committee Zasiviko Zakisato Brakoisi ke NLTB ACODO Samaj Laka subsection laka Jinta Bhavanasi Arokoisi Prohibition Laka 36 Salbra Bhal Noikina Biahi Koridi Se.
Under the ages of Naga Council, series of meeting 36 years the do you have to Mojin Kuri Dibi Kwala Mohan be time logo consultation program? We are not against our churches. We are not against anybody. But the reality of the moral life, the social life too of Dimapur district, I mean citizen concept dikhias.
Shri Zakisa Dobra Janadisi ke tribal hohos lokoti dosra meeting ikta do ahi asal January di rakhegna taikan roadmap di charja kribla se. Tabra kusi ki Dimapur laga awas pra NLTB Act hatai dibuli thik pra represent kribuli bhal pra charja kribuli dorkar janai se. Justice Surya Kant Bra, 53rd Chief Justice of India hisabi shabad loise. President Draupadi Murmu Bra out of office to Justice Surya Kant Lokoti Rashtrapati Bhavan di aji phujur administer korise. Justice Surya Kant Bra, Justice B.R. Kawai Putli korise, Jun Bajakali office charise. Vice President C.P. Ratha Krishnan, Prime Minister Narendra Modi, Lok Sabha Speaker Om Birla aru Union Ministers Bra shabad loa ceremony di jok loise.
मैं सूर्यकांत
जो भारत के उच्चतम न्यायालय का मुख्य न्यायमूर्ति नियुक्त हुआ हूँ
जो भारत के उच्चतम न्यायालय का मुख्य न्यायमूर्ति नियुक्त हुआ हूँ ईश्वर की शपथ लेता हूँ कि मैं विधि द्वारा स्थापित भारत के संविधान के प्रति सच्ची श्रद्धा और निष्ठा रखूँगा मैं भारत की प्रभुता और अखंडता अक्षुण रखूँगा तथा मैं सम्यक प्रकार से और श्रद्धापूर्वक तथा अपनी पूरी योग्यता ज्ञान और विवेक से अपने पद के कर्तव्यों का भय या पक्षपात अनुराग या द्वेष के बिना पालन करूंगा तथा मैं संविधान और विधियों की मर्यादा बनाए रखूंगा
Sal 1962 di Hisar Haryana di Janam Kura Justice Surya Kant Bra District Court Hisar di 1984 Bra Law Practice Kuribuli Suru Kurise. Taidu Constitutional Service Aro Civil Mamla di Specialist Ase. Taibra Kisaman Universities, Boards, Corporations, Banks Aro High Court di Represent Kurise. Justice Surya Kantu Subsi Omar Huru di Advocate General of Haryana Hisapi Sal 2000 di Appoint Kurise. कन्याक यूनियन अबोई यूनिट लगा अम्ब्रेला निचिदे अबोई टाउन पब्लिक पर आज एक धारणा दो अबोई टाउन दे राखीगेना प्रपोज नेशनल हाईवे 702 मोन अबोई लोंगलिंग लगा सर्वे लोगो जुरिया दी स्टेट सरकार लोगो दी एक सातिन नोटिस दिया एक्सपायर कुरिया पासुदी राखीसे ऑर्गेनाइजेशन पर कैसे कि सर्वे टीम दे डेप्यूटी चीफ मिनिस्टर मिलाई गिनाजी जून पर नेशनल हाईवे एंड प्लानिंग लगा पोर्टफोलियो धरियासी तरबा खाली ऑप्शन वन वेरीफाई करिसे और ऑप्शन टू और ऑप्शन थ्री खान सानाई जून खान आगुटी चर्चा करिगिना अलग अलग मीटिंग इंडोर्स करिसे धारणा समय दे एक रिप्रेजेंटेशन दो चीफ मिनिस्टर नागालैंड लगत डिस्ट्रिक्ट एडमिनिस्ट्रेशन बा दिवली कारण जमा कर दिगिना खाली एक जन ब्रा और सिलेक्टिव सर्वे करिया ऊपर चिंता जनाइसे रिप्रेजेंटेशन बा कैसे कि सब तीन अलाइनमेंट्स लगा कॉम्प्रेहेंसिव री वेरिफिकेशन कारण जनता ब्रा मांगिले भी सर्वे टीम ब्रा खाली ऑप्शन वन दो वेरीफाई करिसे ऑर्गेनाइजेशन बा चीफ मिनिस्टर लगत नेशनल हाईवे 702 लगा सब तीन अलाइनमेंट ऑप्शंस कान बहाल ब्रा सर्वे करिगिना आगुटी रिजोल्यूशन राखिया हिसाब खुला और सफा राखी बोली अनुरोध करिसे आकाशवाणी कोहिमाब्रा खबर आनि दि आसे ताजा खबर हनिबो कारणे आमी खान लगा एक सेंडल्स ए आई आर न्यूज सेलर्स आरो ए आई आर अंडरस्कोर कोहिमा दि फॉलो करिबे आपनि खान बा इदु खबर दो न्यूज ऑन इयर एप आरो यूट्यूब चैनल ए आई आर न्यूज कोहिमाब्रा हनिबोली पाबो वेलकम बैक आपनि खान साम लगा खबर हनि आसे প্রাইম মিনিষ্টার নরেন্দ্র মোদী আজি কৈছে সরকার বা নতুন লেবর রিফর্মস বনাই দিয়া ব্রা আহি থাকিয়া সময় টকা পয়সা তৈয়ার করে দিয়া কমপ্লায়েন্স আসান করে দিবলে মহিলা ওয়ার্কার্স ইম্পাওয়ার করে দিয়া আর গ্লোবাল ভ্যালু চেইন টি দেশ লাগা জায়গা তাকত করে দিবল আছে ইউনাইটেড মিনিষ্টার মনসুখ মন্ডাভিয়া ব্রা একটা আর্টিকল ভাগ করিয়া দি শ্রী মোদী ব্রা কৈছে কি দুনিয়া ব্রা ইন্ডিয়া দো বিশ্বস থাকিয়া গ্লোবাল পার্টনার হিসা হিসাবে মানি আছে National Commission for Women, NCW, bra ekta noton 24/7 short helpline number 14490 du suru kuri digena desh ti mahila dukti thakia khan lokodi joldi modob dibole ase ekta statement di commission bra koise ki toll free number bra asan bra yad kuri boli kotto commission laga itia thakia helpline di jorai digena mahila kan diri na hoy gina modob diboli ase noton helpline number ba NCW laga itia jari thakia kam di takot kuri digena মহিলা খান হিংসা হারাসমেন্ট নহলে দুঃখটি থাকিয়া লোকদের জলদি মদব দিবলে আছে নাগাল্যান্ড স্টেট ডিপার্টমেন্ট অফ সোশ্যাল ওয়েলফেয়ার বা নাগাল্যান্ড স্টেট রুরাল লাইভলিহুডস মিশন লগতে মিলাই কিনা ইন্টারন্যাশনাল ডে অফ এলিমিনেশন অফ ভায়োলেন্স এগেইনস্ট ওয়েমেন টু কালি কোহিমাদি জয়কার করবলে আছে ডিপার্টমেন্ট বা 16 দিন অ্যাক্টিভিজম শুরু করে দিয়ে কিনা জেন্ডার বেস ভায়োলেন্স GBV হাতাই দিয়া দো খালি কালিব্রা লই কিনা ডিসেম্বর 10 তারিখ তাক রাখি বলে আছে ইতিয়া একটা রিপোর্ট হনি বলে পাব
16 দিন প্রোগ্রাম পৰা সরকার লাগা ইনিশিয়েটিভস দেখাই কিনে GBV লগত সামনা করিব আর মহিলা আর চুকুরি লাগা হাক আর হক লাগা জাননী বাড়াই দিবলে আছে ইতুতে ওয়ার্কশপস আর সেমিনার্স মিলাই কিনা ডোমেস্টিক ভায়োলেন্স অ্যাক্ট 2005 সেক্সুয়াল হারাসমেন্ট অফ ওমেন এট ওয়ার্ক প্লেস প্রিভেনশন প্রোহিবিশন এন্ড রিড্রেসাল অ্যাক্ট 2013 প্রিভেনশন অফ চিলড্রেন ফ্রম সেক্সুয়াল অফেন্স অ্যাক্ট 2012 ভারতীয় ন্যায় সংহিতা 2023 আর স্পেশাল হাক খান্ত মহিলা আর চুকুরি খান কারণে ভারতীয় নাগরিক সুরক্ষা সংহিতা 2023 নিচে ভিক্টিম কম্পেনসেশন লগত জুড়িয়াতে থাকি আছে একটা সোশ্যাল মিডিয়া কেম্পেইন পৰা হেশটেগ আৰু ইনফৰ্মেটিভ কণ্টেণ্ট চলাই কিনে মহিলা লগা হাক লোজ ওৱান ষ্টপ চেণ্টাৰ হেল্পলাইন নম্বৰ আৰু বাল বিবাহ মুক্ত ভাৰত অভিযানতে জাননী দিয়া শুৰু কৰিবলৈ আছে মেৰী আকাশবাণী নিউজ কহিমা
আৰু 56th ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়া ইফিলাকা পাংষ্টিনৱালা পানাজী গোৱাৰে চিনেমা বচন কৰিয়া আৰু আৰ্ট মৰম কৰিয়া খান বেছি ব্ৰা আজি বি যোগ লৈছে মানুহ বেছি জমা কৰি থাকিয়া খান লগতে জানকাৰী দিয়া মাষ্টাৰ ক্লাছ দি চোপ্ৰা জানিয়া ডাইৰেক্টৰ ৰাজকুমাৰ হিৰাণী ব্ৰা ফিল্ম স্ক্ৰীনিং আৰু দোচৰা বেছি দি জাননী দিছে আমি খান লগা কৰেচপেণ্ডেণ্ট ব্ৰা এটা খবৰ শুনিবলৈ পাব
রাইটিং আর এডিটিং লাগা মাস্টার ক্লাসতে রাজকুমার হেরানী বরা কৈছে লিখিয়া তো কিতিয়া একটা ফিল্ম ইমেজিন করিব ইতু এডিটিং তো কিতিয়া একটা ফিল্ম এক্সপিরিয়েন্স করিব তাই বরা বাইজান না করিয়া এডিটর লাগা কাম জনাই কেনে কৈছে একটা মুভিস লাগা হসা মিনিং তো এডিটিং টেবুল পরা পাবলে পারে শ্রী হেরানী পরা তাই লাগা কিছুমান মুভিস তে থেমস খান লগত কাল ক্লাসিক্স হিসাব ভাবে নে কোরিয়া খান লাগা জনাইছে ফিল্ম স্ক্রিনিং কোরিয়ার মাজতে বেশি বাল মুভিস তে জাপানিজ ফিল্ম দ্য টু সিজনস Two Strangers, world premiere of Albanian film Hanna Arungovin Nilani Laga 1984 classic party khan tu aji screen kurise. Non-mainstream films laga creators khan Lalu Aru Poppy Aru The Pursuit of Spring para nijor projects la jankari phak kurikena kahani kua para khali entertainment kurian na hoy kintu audience logo deri tak impact rakhi di ase. Tejo Akashvani News Kohima.
Khobar says the headlines dobara janai ase. Nagaland Chief Minister Nipiru Bra, One Crop, One Village Initiative takut kuri dibili janai se. Nagaland Liquor Total Prohibition Act 1989 to hatai dibili propose kura constitutional meeting to dimapodi rakhi se. Justice Surya Kant Bra, 53rd Chief Justice of India hisabi shabat loi se aro Aboi Town Public Bra, proposed National Highway 702 laga. Survey logo juriya di dharna kurise. Ito logot aji samlaga khobor imandi says kurise.